মাৰ্ক অধ্যায় 4। পাছে তেওঁ সাগৰৰ তীৰত আকৌ উপদেশ দিবলৈ ধৰিলে। তাতে ইমান ডাঙৰ লোকসমূহ তেওঁৰ ওচৰত গোট খালে যে তেওঁ সাগৰত এখন নাৱত উঠি বহিল আৰু সেই গোটেই লোকসমূহ সাগৰৰ ওচৰত বামত থাকিল। তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁবিলাকক অনেক উপদেশ দিলে আৰু উপদেশত তেওঁবিলাকক ক'লে,
শুনা হওক, চোৱা, এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। তেওঁ সিঁচোতে সিঁচোতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল। তাতে চৰাইবোৰে আহি তাক খুটি খালে। কেতবোৰ অলপ মাটি থকা শিলনিত পৰি মাটি ডাঠ নোহোৱাত সোনকালে গজিল, আৰু যেতিয়া সূৰ্য উদয় হ'ল তেতিয়া তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল আৰু কেতবোৰ কায়েতলিত পৰিল। তাতে কায়েতীয়া বন বাঢ়ি তাক হেঁচি ধৰিলত তাৰ একো ফল নধৰিলে। আনবোৰ ভাল মাটিত পৰিল, গজি বাঢ়ি ফল ধৰিলে, আৰু ডেৰ কুৰি, তিনি কুৰি আৰু 100 গুণলৈকে ফল উৎপন্ন কৰিলে।
আৰু তেওঁ ক'লে,
যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক।
পাছে তেওঁ নিৰ্জনে থকা সময়ত তেওঁৰ সংগীবিলাকে সেই 12 জনীৰ সৈতে তেওঁক দৃষ্টান্তকেইটাৰ বিষয়ে সুধিলে। তেতিয়া তেওঁবিলাকক ক'লে,
ঈশ্বৰৰ ৰাজ্যৰ নিগুৰ তত্ত্ব তোমালোকক দিয়া হৈছে, কিন্তু যিবিলাক বাহিৰত আছে তেওঁবিলাকে যেন দেখোঁতে দেখে কিন্তু নাজানে, আৰু শুনোতে শুনে কিন্তু নুবুজে, আৰু জানোচা তেওঁবিলাক ঘূৰি আহে আৰু ক্ষমা পায়। এই নিমিত্তে তেওঁবিলাকৰ আগত সকলো কথা দৃষ্টান্তৰে কোৱা হৈছে।
পাছে তেওঁলোকক ক'লে,
তোমালোকে এই দৃষ্টান্ত বুজা নাইনে? তেন্তে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা? সেই খেতিয়কে বাক্য সিঁচে, য'ত বাক্য সিঁচা হয় সেই বাটৰ কাষত থকা এওঁবিলাক যিবিলাকে শুনিলতেই চৈতানে আহি তেওঁবিলাকত সিঁচা বাক্য কাঢ়ি নিয়ে, সেইদৰে শিলনিত সিঁচা এওঁবিলাক যিবিলাকে বাক্য শুনিলতেই তাক আনন্দৰে গ্ৰহণ কৰে, কিন্তু তেওঁবিলাকৰ শিপা নথকাত অলপ দিন মাথোন থাকে, পাছে বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱা মাত্ৰে তেওঁবিলাকে বিঘিনি পায়। আৰু কায়াতনিত সিঁচা এওঁবিলাক যিবিলাকে বাক্য শুনিলত সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয় লোভ সোমায় বাক্য হেঁচি ধৰে, তাতেই সি বিফল হয়। আৰু ভাল মাটিত সিঁচা এওঁবিলাক যিবিলাকে বাক্য শুনি গ্ৰহণ কৰে আৰু 150, 300 আৰু 100 গুণকৈ ফল উৎপন্ন কৰে।
তেওঁলোকক আৰু ক'লে,
গছাৰ ওপৰত নথৈ দুনৰ বা খাটৰ তলত থবলৈ চাকি আনেনে? কিয়নো প্ৰকাশিত হ'বৰ বিনে আন কোনো কাৰণত কোনো বস্তু লুকুওৱা নাই, আৰু প্ৰকাশিত হৈ যাবৰ বিনে আন কোনো কাৰণত কোনো বস্তু গুপুত হোৱা নাই। কাৰোবাৰ যদি শুনিবলৈ কাণ আছে তেওঁ শুনক।
তেওঁলোকক আৰু ক'লে,
তোমালোকে কি শুনা তালৈ মন কৰা। যি জোখৰে তোমালোকে জোখা, সেই জোখৰেই তোমালোকলৈও জোখা হ'ব আৰু তোমালোকক অধিক দিয়া হ'ব। কিয়নো যাৰ আছে তেওঁকেই দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব।
তেওঁ আৰু ক'লে,
এজন মানুহে মাটিত কঠীয়া সিঁচিলত তেওঁ ৰাতিয়ে দিনে শোওঁতে উঠোতে সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে তাক নাজানে। পৃথিৱীয়ে আপোনা আপুনি প্ৰথমে পাত, পাছে থোৰ, তাৰ পাছে থোকত পূৰ হোৱা গুটি উৎপন্ন কৰে। তাতে গুটি পকিলে শস্য দাবৰ কাল উপস্থিত হ'ব বুলি তেওঁ তেতিয়াই কাঁচি লগায়। এনে ঈশ্বৰৰ ৰাজ্য।
তেওঁ পুনৰ ক'লে,
আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম বা কি দৃষ্টান্তৰে তাক প্ৰকাশ কৰিম? সি এটি সৰিয়হৰ গুটিৰ নিচিনা, তাক মাটিত সিঁচোতে পৃথিৱীৰ আটাই কঠীয়াতকৈ সৰু, কিন্তু তাক সিঁচা হলত সি গজি বাঢ়ি আটাইতকৈ শকত হৈ ডাঙৰ হৈ যায় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰে তাৰ ছাঁত বাস কৰিব পাৰে।
এইদৰে অনেক দৃষ্টান্তেৰে তেওঁবিলাকৰ শুনা শক্তি অনুসাৰে তেওঁবিলাকক বাক্য ক'লে আৰু বিনা দৃষ্টান্তেৰে তেওঁবিলাকক একো নক'লে, কিন্তু নিজৰ শিষ্যবিলাকক নিৰ্জনে সকলো বুজাই দিলে। সেইদিনা গধূলি হলত তেওঁলোকক ক'লে,
আমি সিপাৰলৈ যাওঁ হওক।
তেতিয়া তেওঁলোকে লোকসমূহক এৰি থৈ তেওঁ নাৱত যেনেকৈ আছিল তেনেকৈয়ে তেওঁক লগত লৈ গ'ল আৰু আন আন নাও তেওঁৰ লগত আছিল। পাছে বৰ ধুমুহা বতাহ হলত ঢৌৰ কোবত নাওখন পানীৰে পূৰ হ'বলৈ ধৰিলে। তেতিয়া তেওঁ নাৱৰ গুৰিফালে গাৰুড মূৰ্তি টোপনিতে আছিল। তাতে তেওঁলোকে তেওঁক জগাই ক'লে,
এ গুৰু, আমি যে মৰো ইয়ালৈ আপুনি চিন্তা নকৰেনে?
তেতিয়া তেওঁ উঠি বতাহক দবিয়ালে আৰু সাগৰকো ক'লে,
শান্ত হৈ ধীৰে থাক।
তেতিয়া তেওঁলোকক ক'লে,
তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাইনে?
তাতে তেওঁলোকে অতিশয় ভয় পাই ইজনে সিজনক ক'লে,
এওঁনো কোন? বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে।